দ্বিতীয় বিবৰণ চাৰি অধ্যায়। মুচিয়ে বাধ্যতাৰ সম্বন্ধে দিয়া উপদেশ। এতিয়া সেই ইজৰাইলীয়াসকল, শুনক, আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যীহোৱাই আপোনালোকক দিয়া দেশত প্ৰৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰ বিষয়ে শিকাব বিচাৰিছো সেইবোৰ মানি চলিব। মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো সেইবোৰ আপোনালোকে মানি চলিব। আপোনালোকেতো বাল পিয়ুৰৰ কাৰণে যীহোৱাই কি কৰিছিল তাক নিজ চকুৰেই দেখিলে। আপোনালোকৰ মাজৰ যিমান লোকে বাল পিয়ুৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যীহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে। কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যীহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে। শুনক, মই মোৰ ঈশ্বৰ যীহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছো যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰৱেশ কৰিবলৈ গৈ আছে সেই দেশত যেন এইবোৰ মানি চলিব পাৰে। আপোনালোকে সেইবোৰ পালন কৰি সেইমতে কাৰ্য কৰিব, কিয়নো এই সকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্ৰকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক'ব, সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান। চাওক, যেনেকৈ আমাৰ ঈশ্বৰ যীহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যিসকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে। মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছো তেনেকুৱা ধৰ্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতি আছে? যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতৰ্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব। আপোনালোকে নিজ চকুৰে যি দেখিলে সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যে আপোনালোকে আপোনালোকৰ সন্তান সন্ততি আৰু আপোনালোকৰ নাতি নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব। যিদিনা হোৰেব পৰ্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আগত উপস্থিত হৈছিল সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেইদিনা যীহোৱাই মোক কৈছিল, তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা, মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তানসকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে। সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পৰ্যন্ত প্ৰসাৰিত হৈছিল। কলা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পৰ্বতটো জুৰি পেলাইছিল। সেই সময়তে যীহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল। আপোনালোকে যীহোৱাৰ মাত শুনিছিল কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল। তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অৰ্থাৎ দ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল। সেই সময়ত যীহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে সেই ঠাইত সেইবোৰ মানি চলিব পাৰে। যিদিনা হোৰেব পৰ্বতত যীহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল। সেয়ে আপোনালোক নিজে অতি সাৱধান হওক, সাৱধান হওক, আপোনালোক নিজে ভস্ত নহ'ব। কোনো প্ৰাণীৰ আকৃতিৰে খোদিত কৰা কটা প্ৰতিমা বা পুৰুষ কি স্ত্ৰীৰ আকাৰ নিৰ্মাণ কৰি পৃথিৱীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উৰি ফুৰা ডেউকা লগা চৰাই আকৃতিৰে নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নিৰ্মাণ কৰি ভস্ত নহ'ব। আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য চন্দ্ৰ তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে তেতিয়া আপোনালোক সাৱধান হ'ব। আপোনালোকৰ ঈশ্বৰ যীহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি পূজা কৰাৰ পৰাও সাৱধান হ'ব। যীহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিছৰ দেশৰ পৰা আপোনালোকক তেওঁ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে, যেনেকৈ আজি আপোনালোক আছে। তাৰ উপৰি আপোনালোকৰ কাৰণে যীহোৱা মোৰ ওপৰত ক্ৰুদ্ধ হৈছিল আৰু তেওঁ প্ৰতিজ্ঞা কৰি কৈছিল যে মোক জৰ্দন নদী অতিক্ৰম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যীহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে মই সেই উত্তম দেশত প্ৰৱেশ কৰিব নোৱাৰিম। মই এই ঠাইতে মৰিম। মই জৰ্দন নদী পাৰ হৈ যাব নোৱাৰিম। কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব। এইকাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সতৰ্ক হৈ থাকক। প্ৰভু ঈশ্বৰ যীহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যীহোৱাই আপোনালোকক নিক্ষেপ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাহাজে, কিয়নো আপোনাৰ ঈশ্বৰ যীহোৱা গ্ৰাস কৰোতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ। যিসকল আপুনি জন্ম দিয়া শিশু আৰু পূৰ্ণাতি হ'ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত যদি আপোনালোকে ভস্ত হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যীহোৱাক উত্তেজিত কৰি ক্ৰুদ্ধক জন্মায়, মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিৱীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ জৰ্দন নদী পাৰ হৈ যাব সেই দেশত আপোনালোকৰ বৃদ্ধি নহ'ব, শীঘ্ৰে বিনষ্ট হ'ব আৰু সম্পূৰ্ণভাৱে সকলো ধ্বংস হ'ব। যীহোৱাই আপোনালোকক মানুহৰ মাজত হিঁচৰিত কৰিব আৰু যীহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব তাত কম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব। সেই ঠাইত আপোনালোকে মানুহৰ হাতেৰে নিৰ্মাণ কৰা কাঠ আৰু শিলৰ দেৱ মূৰ্তিবোৰ যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল'ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পূজা কৰিব। কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যীহোৱাক বিচাৰে তেন্তে আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব। যেতিয়া আপুনি সংকটত পৰিব আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যীহোৱালৈ উলটিব আৰু তেওঁ কণ্ঠস্বৰ শুনিবলৈ পাব, কিয়নো আপোনালোকৰ ঈশ্বৰ যীহোৱা দয়ালু ঈশ্বৰ। তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে। এইকাৰণে পূৰ্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওক, আপোনাৰ আগত যে আছিল আগতে যিদিনা ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে অথবা মহৎ কাৰ্য কথা শুনিবলৈ পাইছে। আপোনালোকৰ মাজৰ কোনো লোক অগ্নিকুণ্ডৰ মাজৰ পৰা ঈশ্বৰ জিহুৱাৰ কণ্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছেনে? ঈশ্বৰ জিহুৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্টা কৰিছেনে? তেওঁ নিজৰ বিচাৰ, চীন আৰু আচৰিত কাৰ্য, যুদ্ধ আৰু ক্ষমতাশালী হাত আৰু তেওঁ মহান শক্তি প্ৰদৰ্শন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিশ্ৰত জিহুৱাই আপোনাৰ সন্মুখত এই সকলো কাৰ্য কৰা নাছিলনে? জিহুৱা যে ঈশ্বৰ, তেওঁ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুওৱা হ'ল। তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে, পৃথিৱীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে, আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁ কণ্ঠস্বৰ শুনিবলৈ পালে, কাৰণ তেওঁ আপোনাৰ পূৰ্বপুৰুষসকলক প্ৰেম কৰিছিল। এইকাৰণে আপোনাৰ অৰ্থাৎ তেওঁলোকৰ পাছত ভাবি পুৰুষসকলক মনোনীত কৰিছিল। এইকাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্ৰমেৰে মিশৰ দেশৰ পৰা বাহিৰ কৰি আনিলে। আপোনাতকৈ বৃহৎ আৰু ক্ষমতাশালী জাতিবোৰৰ মাজৰ পৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে। তেওঁলোকৰ দেশ আধিপত্যস্বৰূপে দিবলৈ যিবোৰ হ'ল ঠিক আজিও তেনে হ'বলৈ ধৰিছে। এই হেতুকে আপোনালোকে অৱশ্যেই জ্ঞাত হওক, ওপৰত থকা স্বৰ্গত বা তলত থকা পৃথিৱীত জিহুৱাই যে ঈশ্বৰ, তেওঁ বাহিৰে আন কোনো ঈশ্বৰ নাই, সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ সেইবোৰ আপোনালোকে অৱশ্যে মানি চলিব। আপোনাৰ আৰু ভাবি সন্তানসকলৰ যেন মংগল হয়, ঈশ্বৰ জিহুৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে তাত যেন আপোনালোক দীৰ্ঘায়ু হয়। ইয়াৰ পাছত মুচিয়ে জৰ্ডন নদীৰ পূবফালে তিনিখন নগৰ বাছি বেলেগ কৰি ৰাখিলে। সেয়ে যদি কোনো ব্যক্তিয়ে দুৰ্ঘটনাক্ৰমে আগৰ কোনো শত্ৰুতা নথকাটো আন এজনক বধ কৰে আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাছি থাকিব। সেই নগৰ কেইখন আছিল অৰণ্য সমৰ্থল ভূমিত থকা ৰুবেনিয়াসকলৰ কাৰণে বেচৰ আৰু গাদিয়াসকলৰ বাবে গিলিয়ডত থকা ৰমুত, মঞ্চীসকলৰ বাবে বাচানত থকা গুলন। দহ আজ্ঞা পুনৰাই প্ৰকাশ কৰা আৰু লোকসকলৰ ভয়, এইবোৰ বিধি ব্যৱস্থা ইজৰাইলৰ সন্তানসকলৰ সন্মুখত মুচিয়ে স্থাপন কৰিছিল। এইবোৰ চুক্তি কৰি শিক্ষা বিধি বিধান মুচিয়ে ইজৰাইলৰ সন্তানসকলক মিশৰৰ পৰা উলিয়াই অনা সময়ত দিছিল। যেতিয়া তেওঁলোক জৰ্ডন পূবফালে অৰ্থাৎ বৈত পিৰুৰৰ বিপৰীতৰ উপত্যকাত চিহুন দেশত বসবাস কৰা ইমুৰিয়াসকলৰ ৰজা যিজন হিজবুন নিবাসী আছিল মিশৰ দেশৰ পৰা ওলাই অহা সময়ত ইজৰাইলৰ সন্তানসকলে তেওঁলোকক পৰাজিত কৰিছিল। তেওঁলোকে চিহুন অধিকাৰ কৰি ল'লে আৰু ইয়াৰ বাহিৰেও বাছানৰ ৰজা উগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমুৰিয়াসকলৰ এই ৰজা দুজন জৰ্ডন নদীৰ পূব দিশত বাস কৰিছিল। এই অঞ্চলটো অনুনৰ পৰা আৰম্ভ উপত্যকাৰ দাঁতিত থকা অয়ুৰেৰৰ পৰা চিউন অৰ্থাৎ সমুদ পৰ্বতলৈকে বিস্তাৰিত হৈ আছে। এই পৰ্বতলৈকে থকা সকলো দেশ আৰু পিছগাৰ চাবলীয়া ঠাইবোৰৰ তলত থকা জৰ্ডন নদীৰ পূবফালৰ সমগ্ৰ জৰ্ডন উপত্যকা এই দেশৰ অন্তৰ্ভুক্ত আছিল।